জোহন অধ্যায় বিশ।
পাছে সপ্তাহৰ প্ৰথম দিন অতি ৰাতিপুৱা আন্ধাৰ থাকোঁতেই মগদলিনী মৰিয়মে মৈদামৰ ওচৰলৈ গৈ মৈদামৰ পৰা শিলচটা আঁতৰোৱালে। তাতে তেওঁ লৰ মাৰি চিমোন পিটৰ আৰু যীশুৰ প্ৰিয় সেই আন শিষ্যৰ ওচৰলৈ গৈ তেওঁলোকক ক'লে,
কোনোবাই প্ৰভুক মৈদামৰ পৰা নিলে, কিন্তু তেওঁক থলে বা ক'ত তাক আমি নাজানো।
তাতে পিটৰ আৰু আন শিষ্য বাহিৰ ওলাই মৈদামৰ ওচৰলৈ গ'ল। তেওঁলোক দুয়ো একেলগে লৰ ধৰিলত আন শিষ্যই পিটৰৰ পাছ পেলাই আগেয়ে মৈদামৰ ওচৰ পালেগৈ আৰু চাপৰি চাই পৰি থকা সন সূতাৰ মিহি কাপোৰ দেখিলে, কিন্তু ভিতৰলৈ নোসোমাল। তাতে চিমোন পিটৰে তেওঁৰ পাছে পাছে আহি মৈদামত সোমাল আৰু দেখিলে যে সন সূতাৰ মিহি কাপোৰ কেইখন পৰি আছে, কিন্তু যি গামোচা তেওঁৰ মূৰত আছিল সেই গামোচা সেইবোৰ কাপোৰৰ লগত নাই, সুকীয়াকৈ এঠাইত মেৰিয়াই থোৱা আছে। তাতে মৈদামলৈ আগেয়ে অহা আন শিষ্যয়ো তেতিয়া সোমাই তেনে দেখি বিশ্বাস কৰিলে, কিয়নো তেওঁ যে মৃতবিলাকৰ মাজৰ পৰা পুনৰাই উঠিব লাগে শাস্ত্ৰৰ এই শিক্ষা তেওঁলোকে তেতিয়ালৈকে বুজা নাই। তাতে সেই দুজন শিষ্য আকৌ নিজৰ ঘৰলৈ গুচি গ'ল, কিন্তু মৰিয়মে মৈদামৰ বাহিৰত থিয় হৈ কান্দি আছিল আৰু কান্দি কান্দি মৈদামৰ ভিতৰলৈ চাপৰি চাই যীশুৰ দেহ শোৱা ঠাইৰ মূৰৰ শিতানত এজন আৰু ভৰি পথানত এজন শুক্ল কাপোৰেৰে এনে দুজন স্বৰ্গদূতক বহি থকা দেখিলে। তাতে তেওঁলোকে তেওঁক সুধিলে,
হে নাৰী, কিয় কান্দিছা?
তেওঁ ক'লে,
কোনোবাই মোৰ প্ৰভুক নিলে, কিন্তু তেওঁক থলে বা ক'ত তাক নাজানো।
ইয়াকে কৈ তেওঁ পাছফাললৈ মুখ ঘূৰাই যীশুক থিয় হৈ থকা দেখিলে, কিন্তু তেওঁই যে যীশু ইয়াক নাজানিলে। তেতিয়া যীশুৱে তেওঁক সুধিলে,
হে নাৰী, কিয় কান্দিছা? কাকনো বিচাৰিছা?
তেওঁ তেওঁক বাৰী চোৱা বুলি ভাবি ক'লে,
হে মহাশয়, আপুনি যদি তেওঁক এই ঠাইৰ পৰা নিলে, তেন্তে ক'ত থলে মোক কওক, মই তাৰ পৰা তেওঁক লৈ যাম।
যীশুৱে তেওঁক ক'লে,
অ মৰিয়ম।
তাতে তেওঁ মুখ ঘূৰাই ইব্ৰী ভাষাৰে ক'লে,
ৰব্বুনি,
ইয়াৰ অৰ্থ হে গুৰু। যীশুৱে তেওঁক ক'লে,
তুমি মোক নুচুবা, কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়ালৈকে মই উঠা নাই, কিন্তু তুমি মোৰ ভাইবিলাকৰ ওচৰলৈ গৈ যিজনা মোৰ পিতৃ আৰু তোমালোকৰো পিতৃ আৰু মোৰ ঈশ্বৰ আৰু তোমালোকৰো ঈশ্বৰ তেওঁৰ ওচৰলৈ মই উঠি যাওঁ, ইয়াকে তেওঁবিলাকক কোৱাগৈ।
তাতে মগদলিনী মৰিয়মে গৈ শিষ্যবিলাকক এই সংবাদ দিলে যে,
মই প্ৰভুক দেখিলো
আৰু তেওঁ মোক এই কথা ক'লে। তাতে সেইদিনৰ অৰ্থাৎ সপ্তাহৰ প্ৰথম দিনৰ সন্ধ্যা বেৰিকা যেতিয়া শিষ্যবিলাক থকা ঠাই দুৱাৰবোৰো যিহুদীবিলাকৰ ভয়ত বন্ধ কৰা হ'ল, তেতিয়া যীশুৱে আহি মাজত থিয় হৈ তেওঁলোকক ক'লে,
তোমালোকৰ শান্তি হওক।
ইয়াকে বুলি তেওঁলোকক তেওঁৰ হাত দুখন আৰু কোষ দেখুৱালে। তাতে শিষ্যবিলাকে প্ৰভুক দেখি আনন্দ কৰিলে। এইকাৰণে যীশুৱে আকৌ ক'লে,
তোমালোকৰ শান্তি হওক, পিতৃয়ে যেনেকৈ মোক পঠালে মই তেনেকৈ তোমালোকক পঠাই দিওঁ।
এই কথা কৈ তেওঁলোকৰ ওচৰত শ্বাস পেলাই ক'লে,
পবিত্ৰ আত্মা গ্ৰহণ কৰা, তোমালোকে যিবিলাকৰ পাপ ক্ষমা কৰা তেওঁবিলাকৰ পাপ ক্ষমা কৰা যাব, আৰু যিবিলাকৰ পাপ ৰাখা তেওঁবিলাকৰ পাপ ৰখা যাব।
যীশু অহাকালত বাৰজনৰ মাজৰ থোমা, যাক দিদুমো বোলে, তেওঁলোকৰ লগত নাছিল। এতেকে আন শিষ্যবিলাকে তেওঁক ক'লে,
আমি প্ৰভুক দেখিলো,
কিন্তু তেওঁলোকক ক'লে,
তেওঁৰ হাতত গজালৰ চিন নেদেখিলে আৰু গজালৰ সেই চিনত মোৰ আঙুলি নুসুমুৱালে আৰু তেওঁৰ কোষত হাত নুসুমুৱালে মই কোনোমতে বিশ্বাস নকৰোঁ।
আকৌ আঠদিনমানৰ পাছত তেওঁৰ শিষ্যবিলাক থোমাই সৈতে ভিতৰত থাকোঁতে দুৱাৰবোৰ বন্ধ হৈ থকাটো যীশুৱে আহি মাজত থিয় হৈ ক'লে,
তোমালোকৰ শান্তি হওক।
তেতিয়া তেওঁ থোমাক ক'লে,
ইয়াত তোমাৰ আঙুলি দি মোৰ হাত চোৱা আৰু তোমাৰ হাত মেলি মোৰ কোষত সোমোৱা আৰু অবিশ্বাসকাৰী নহৈ বিশ্বাসকাৰী হোৱা।
থোমাই উত্তৰ দি তেওঁক ক'লে,
হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ।
যীশুৱে তেওঁক ক'লে,
মোক দেখাৰ নিমিত্তেহে তুমি বিশ্বাস কৰিছা, যিবিলাকে নেদেখিও বিশ্বাস কৰে তেওঁবিলাকেই ধন্য।
ইয়াত বাজৌ যিবোৰ এই পুস্তকত লিখা নাই, যীশুৱে এনে অনেক অনেক আচৰিত চিন শিষ্যবিলাকৰ আগত দেখুৱালে, কিন্তু
যীশু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰে আৰু বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই নিমিত্তে এইবোৰ কথা লিখা হ'ল।